এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, জলবায়ু পৰিৱৰ্তনে সাম্প্ৰতিক সময়ত জলচক্ৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ জনসাধাৰণক পানীৰ পৰ্যাপ্ত সংৰক্ষণ আৰু জল সুৰক্ষা নিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে। বিশ্বৰ সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বিয়লি নতুন দিল্লীত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ষ্টাৰ্টআপ খণ্ডৰ অংশীদাৰসকলৰ সৈতে প্ৰাক বাজেট আলোচনাত মিলিত হয়। বিহাৰত NDAৰ নৱনিৰ্বাচিত বিধায়কসকলৰ নেতা বাছনি কৰাৰ বাবে কাইলৈ পাটনাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। আৰু অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰামাৰাজু জিলাৰ মাৰিদুম্মিলি অঞ্চলত আৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত এজন শীৰ্ষ নেতাসহ 6 মাওবাদী বিদ্ৰোহীৰ মৃত্যু হয়। এতিয়া শুনক বিতং বাতৰি। জলবায়ু পৰিৱৰ্তনে সাম্প্ৰতিক সময়ত জলচক্ৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ জনসাধাৰণক পানীৰ পৰ্যাপ্ত সংৰক্ষণ আৰু জল সুৰক্ষা নিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে। নতুন দিল্লীত আজি ষষ্ঠ ৰাষ্ট্ৰীয় জল বঁটা 2024 আৰু প্ৰথম জল সঞ্চয় জন অংশীদাৰী বঁটা প্ৰদান কৰি দিয়া ভাষণত ৰাষ্ট্ৰপতিগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সীমিত জলসম্পদৰ পৰিপ্ৰেক্ষিতত পানীৰ যথাযথ ব্যৱহাৰ দেশৰ ভৱিষ্যতৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে যোৱা বছৰ আৰম্ভ কৰা পানী সংৰক্ষণ জন অংশগ্ৰহণ কাৰ্যসূচীৰ অধীনত ভূগৰ্ভৰ জলস্তৰ উন্নীত কৰাৰ বাবে 35 লাখৰো অধিক পৰিকাঠামো নিৰ্মাণ কৰা হৈছে। তেওঁ লগতে পুৰস্কাৰ বিজেতাসকলক পানী সংৰক্ষণৰ প্ৰচেষ্টাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। জলশক্তি মন্ত্ৰী CR পাটিল, জল সংৰক্ষণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী V চৌমান্না আৰু ৰাজভূষণ চৌধুৰী অনুষ্ঠানত উপস্থিত থাকে। অনুষ্ঠানত শ্ৰেষ্ঠ জিলা, শ্ৰেষ্ঠ গাঁও পঞ্চায়ত, শ্ৰেষ্ঠ স্থানীয় নগৰ নিকায়, শ্ৰেষ্ঠ প্ৰতিষ্ঠান, শ্ৰেষ্ঠ বিদ্যালয় আৰু শ্ৰেষ্ঠ ব্যক্তিকে ধৰি 10 শাখাত 46 বিজেতাক পুৰস্কাৰ প্ৰদান কৰা হয়। মহাৰাষ্ট্ৰই শ্ৰেষ্ঠ ৰাজ্যৰ শাখাত প্ৰথম স্থান লাভ কৰে। গুজৰাট আৰু হাৰিয়ানাই দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে। বিশ্বৰ সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। ৰাছিয়াৰ মস্কোত অনুষ্ঠিত ছাংহাই সহযোগিতা সংস্থা SCOৰ চৰকাৰ প্ৰধানসকলৰ পৰিষদৰ বৈঠকত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। ডঃ জয়শংকৰে কয় যে শেহতীয়া কেইটামান বছৰত সন্ত্ৰাসবাদ, বিচ্ছিন্নতাবাদ আৰু উগ্ৰবাদজনিত পৰিস্থিতিৰ অৱনতি ঘটিছে আৰু এই ভাবুকি আওকাণ কৰিব পৰা নাযায়। তেওঁ লগতে জলবায়ু পৰিৱৰ্তন, মহামাৰী আৰু সংঘৰ্ষৰে ভৰা বৰ্তমান সময়ত মানৱীয় সহযোগ অতিকে গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ কয় যে এখন সভ্য ৰাষ্ট্ৰ হিচাপে ভাৰতে সদায় জনসাধাৰণৰ মাজত বিনিময় প্ৰকৃত সম্পৰ্কৰ ভেটি বুলি বিশ্বাস কৰে। ভাৰত দক্ষিণ পূব এছিয়াৰ ঐতিহ্যৰ সংৰক্ষণৰ বাবে নিজৰ অভিজ্ঞতা মধ্য এছিয়ালৈ সম্প্ৰসাৰিত কৰিবলৈ ইচ্ছুক বুলি মন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে। ডঃ জয়শংকৰে কয় যে ছাংহাই সহযোগিতা সংস্থাই পৰিৱৰ্তিত বিশ্ব প্ৰেক্ষাপটৰ সৈতে নিজকে খাপ খুৱাব লাগিব আৰু বিস্তৃত কাৰ্যসূচীৰ সৈতে কৰ্মপন্থাৰ সংশোধন ঘটাব লাগিব বুলি ভাৰতে বিশ্বাস কৰে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি বিয়লি নতুন দিল্লীত 2026-27 বিত্তীয় বৰ্ষৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত ষ্টাৰ্টআপ খণ্ডৰ অংশীদাৰসকলৰ সৈতে প্ৰাক বাজেট আলোচনাত মিলিত হয়। বৈঠকত বিত্তীয় ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী, উদ্যোগ আৰু অভ্যন্তৰীণ বাণিজ্য সংবৰ্ধন বিভাগৰ সচিব, অৰ্থনৈতিক পৰিক্ৰমা বিভাগৰ সচিব আৰু চৰকাৰৰ মুখ্য অৰ্থনৈতিক উপদেষ্টা উপস্থিত থাকে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত বাজেট সন্দৰ্ভত মূলধনী বজাৰৰ সৈতে জড়িত একাংশ অংশীদাৰৰ সৈতে চতুৰ্থখন প্ৰাক বাজেট আলোচনাত মিলিত হয়। বিত্ত মন্ত্ৰালয়ে একোটা বিত্তীয় বৰ্ষৰ বাজেট দাখিলৰ পূৰ্বে প্ৰতি বছৰে বিভিন্ন ক্ষেত্ৰৰ বিশেষজ্ঞ, উদ্যোগপতি, অৰ্থনীতিবিদ আৰু ৰাজ্যিক বিষয়বৰ্গৰ সৈতে কেইবাখনো প্ৰাক বাজেট আলোচনাত মিলিত হয়। বিহাৰত NDAৰ নৱনিৰ্বাচিত বিধায়কসকলৰ নেতা বাছনি কৰাৰ বাবে কাইলৈ পাটনাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব। NDAৰ 5 অংশীদাৰ দল ক্ৰমে BJP, জনতা দল ইউনাইটেড, লোক জনশক্তি পাৰ্টীৰ ৰামবিলাস ফৈদ, হিন্দুস্তানী আৱাম মৰ্চা আৰু ৰাষ্ট্ৰীয় লোক মৰ্চাৰ বিধায়কসকলে এই বৈঠকত ভাগ ল'ব। মুখ্যমন্ত্ৰী নীতিশ কুমাৰ পুনৰ NDAৰ বিধায়িনী দলৰ নেতাৰূপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পাছত NDAৰ বিধায়িনী দলৰ নেতাগৰাকীয়ে ৰাজ্যখনত নতুন চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব। ইয়াৰ পূৰ্বে BJP আৰু JDU দলে তেওঁলোকৰ বিধায়িনী দলৰ নেতা বাছনি কৰিব। ইয়াৰ বাবে কাইলৈ দুয়োটা দলৰ সুকীয়া বৈঠক অনুষ্ঠিত হোৱাৰ কথা। ইপিনে NDAৰ এটা গুৰুত্বপূৰ্ণ অংশীদাৰ দল BJP আৰু JDUৰ মাজত চৰকাৰৰ গঠনি, মন্ত্ৰীসভাৰ আকাৰ আৰু বিভিন্ন অংশীদাৰ দলৰ মাজত মন্ত্ৰী পদৰ বিতৰণক লৈ আলোচনা চলি আছে। পাটনাৰ ঐতিহাসিক গান্ধী ময়দানত শপত গ্ৰহণ অনুষ্ঠানত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। পৰহিলৈ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু এন ডি এৰ জ্যেষ্ঠ নেতাসকল শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থকাৰ সম্ভাৱনা আছে। ইপিনে ৰাজ্যিক মন্ত্ৰীসভাই সপ্তদশ বিধানসভা ভংগ কৰাৰ পৰামৰ্শ আগবঢ়াইছে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰে কাইলৈ ৰাজ্যখনৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব আৰু ইয়াৰ পাছতে নতুন চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বিজেপিয়ে বিহাৰত বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্যক কেন্দ্ৰীয় পৰ্যবেক্ষক হিচাপে নিয়োগ কৰিছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সাধ্বী নিৰঞ্জন জ্যোতিক কেন্দ্ৰীয় সহ পৰ্যবেক্ষক হিচাপে নিয়োগ কৰা হৈছে। বিজেপিৰ সংসদীয় দলে আজি এই পৰ্যবেক্ষক কেইগৰাকীৰ নিয়োগত অনুমোদন জনায়। ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনৰ দ্বিতীয় পৰ্যায় আৰম্ভ হোৱাৰে পৰা ভোটদাতাসকলৰ মাজত 50,97,00,000ৰো অধিক গণনা প্ৰপত্ৰ বিতৰণ কৰা হৈছে বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে। এই সংখ্যা দ্বিতীয় পৰ্যায়ৰ সামৰি ল'বলগীয়া 51 কোটি ভোটদাতাৰ প্ৰায় 98.54%। দেশৰ 9খন ৰাজ্য আৰু 3টা কেন্দ্ৰীয়শাসিত অঞ্চলত যোৱা 4 নৱেম্বৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনীৰ দ্বিতীয় পৰ্যায় আৰম্ভ হৈছে। আয়োগে প্ৰকাশ কৰা মতে উত্তৰ প্ৰদেশৰ 15 কোটিৰো অধিক আৰু পশ্চিমবংগত 7 কোটিৰো অধিক প্ৰপত্ৰ বিতৰণ কৰা হৈছে। ভোটাৰ তালিকাৰ ব্যাপক সংশোধন প্ৰক্ৰিয়া অহা বছৰৰ 7 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশৰ পাছত সামৰণি পৰিব। নিৰ্বাচন আয়োগৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত আজি ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। নিৰ্বাচন আয়োগে অসমৰ মুখ্য নিৰ্বাচনী বিষয়ালৈ কালি জাৰি কৰা নিৰ্দেশনা অনুসৰি 2026 চনৰ 1 জানুৱাৰীত ভিত্তি দিন হিচাপে লৈ ভোটাৰ তালিকাৰ বিশেষ সংশোধনী কৰা হ'ব। এই অনুসৰি আজিৰ পৰা এই সম্পৰ্কীয় নথি পত্ৰ ছপা আৰু নিৰ্বাচনৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ আৰম্ভ হৈছে। 22 নৱেম্বৰৰ পৰা BLOসকলে ভোটাৰৰ ঘৰে ঘৰে গৈ নথি পত্ৰসমূহ পৰীক্ষা কৰিব। 21 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰৰ ভিতৰত সমন্বিত খচৰা ভোটাৰ তালিকা প্ৰস্তুত কৰা হ'ব। 27 ডিচেম্বৰত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। এই সম্পৰ্কত থকা দাবী আৰু ওজৰ আপত্তিসমূহ 2 ফেব্ৰুৱাৰীৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। অহা বছৰৰ 10 ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। নিৰ্বাচন আয়োগে জাৰি কৰা জাননী অনুযায়ী সংবিধানৰ 326 ধাৰাৰ অধীনত 1950 চনৰ জনপ্ৰতিনিধিত্ব আইনৰ 16 আৰু 19 নম্বৰ অনুচ্ছেদৰ অধীনত ৰাজ্যখনত বসবাস কৰা আৰু 1 জানুৱাৰীত 18 বছৰ সম্পূৰ্ণ হ'বলগীয়া নাগৰিকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ'ব। নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাই কয় যে ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ জৰিয়তে অসমে এখন নিকা আৰু উন্নত ভোটাৰ তালিকা লাভ কৰিব। নিৰ্বাচন আয়োগক এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে পূৰ্ণ সহযোগিতা আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰামা ৰাজু জিলাৰ মাৰেডুমিলি অঞ্চলত আৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত এজন শীৰ্ষ নেতাসহ 6জন মাওবাদী বিদ্ৰোহীৰ মৃত্যু হয়। ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান হৰিশ কুমাৰ গুপ্তাই কয় যে মাওবাদী দলটোৰ আন্দোলন সম্পৰ্কে বিশ্বাসযোগ্য চোৰাংচোৱাৰ তথ্য লাভ কৰাৰ পাছত এই মুখামুখি সংঘৰ্ষ সংঘটিত হৈছিল। মাওবাদী বিৰোধী অভিযানৰ সময়ত কোনো নিৰাপত্তাৰক্ষী আহত হোৱা নাই বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে লগতে উল্লেখ কৰে। আৰক্ষী মহাপৰিদৰ্শক সুন্দৰ ৰাজ পিয়ে মাওবাদী নেতাগৰাকীৰ মৃত্যু মাওবাদী বিৰোধী প্ৰচেষ্টাৰ এটা লেখত ল'বলগীয়া ঘটনা বুলি অভিহিত কৰে। মুখামুখি সংঘৰ্ষ সংঘটিত স্থানৰ পৰা এটা AK-47 ৰাইফল, অন্যান্য বিস্ফোৰককে ধৰি অস্ত্ৰ শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। মাৰেডুমিলি, বিজয়ৱাড়া, NTR আৰু কাকিনাডা জিলাত নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। বিজয়ৱাড়াত চলি থকা মাওবাদী বিৰোধী অভিযানৰ বাবে মহিলাসহ 27জন সন্দেহযুক্ত মাওবাদীক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে। অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা সুদৃঢ় কৰি তোলা হৈছে। কেন্দ্ৰ চৰকাৰে 2026 চনৰ ভিতৰত মাওবাদী নিৰ্মূল কৰা অভিযানৰ অংশ হিচাপে এই মুখামুখি সংঘৰ্ষ সংঘটিত কৰা হৈছিল যদিও ৰাজ্যখনৰ বিষয়াসকলে জানিবলৈ দিয়ে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। জলবায়ু পৰিৱৰ্তনে সাম্প্ৰতিক সময়ত জলচক্ৰত পেলোৱা প্ৰভাৱ সম্পৰ্কে উল্লেখ কৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে দেশৰ জনসাধাৰণক পানীৰ পৰ্যাপ্ত সংৰক্ষণ আৰু জল সুৰক্ষা নিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে। বিশ্বৰ সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা উচিত বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে প্ৰকাশ কৰিছে। বিহাৰত NDAৰ নৱনিৰ্বাচিত বিধায়কসকলৰ নেতা বাছনি কৰাৰ বাবে কাইলৈ পাটনাত বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব আৰু অন্ধ্ৰপ্ৰদেশৰ আল্লুৰি সীতাৰামা ৰাজু জিলাৰ মাৰেডুমিলি অঞ্চলত আৰক্ষীৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত এজন শীৰ্ষ নেতাসহ 6জন মাওবাদী বিদ্ৰোহীৰ মৃত্যু হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।